প্ৰকাশিত বাক্য 17 অধ্যায় মহাবাইশ্যা বাবিল মহানগৰীৰ বৰ্ণনা। পাছতহে হাতোটা বাতি লোৱা সাতজন দূতৰ এজন আহিল আৰু মোক ক'লে, আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহাবাইশ্যাৰ দণ্ড দেখুৱাওঁ। তাইৰ সৈতে পৃথিৱীৰ ৰজাসকলে ব্যভিচাৰ কৰিলে আৰু তাই ব্যভিচাৰ ৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱীৰ নিবাসীসকলক মতলীয়া কৰা হ'ল। তেতিয়া দুজনে মোক আত্মাত মৰুভূমিলৈ লৈ গ'ল, তাতে ঈশ্বৰক নিন্দা কৰা নামেৰে পৰিপূৰ্ণ হোৱা আৰু হাতোটা মোৰ দহোটা শিং থকা এটা উজ্জ্বল ৰঙাবৰণীয়া পশুৰ ওপৰত বহি থকা এজনী মহিলা দেখিলোঁ। সেই মহিলাগৰাকী বেঙেনা বৰণীয়া আৰু উজ্জ্বল ৰঙা বৰণৰ বস্ত্ৰ পিন্ধা, সোণৰ বহুমূল্য মণিমুকুতাৰ অলংকাৰ পৰিধান কৰা। তাইৰ হাতত দীঘলীয়া বস্তু আৰু তাইৰ ব্যভিচাৰ ৰূপ মলিৰে পৰিপূৰ্ণ এক পাণপাত্ৰ আছিল, আৰু তাইৰ কপালত এই নাম লিখা আছিল, সেই নিগুডত মহান বাবিল, পৃথিৱীৰ বেশ্যাসকলৰ আৰু ঘিনলগীয়া বস্তুৰ মাতৃ। সেই মহিলাক পবিত্ৰ লোকসকলৰ তেজত আৰু যীশুৰ সাক্ষীসকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ। মই তাইক দেখি অতি বিস্ময় মানিলোঁ। তাতে সেই দুটাই মোক ক'লে, তুমি কিয় বিস্ময় মানিলা? সেই তিৰোতা আৰু তাইক লৈ ফুৰি থকা এই হাতোটা মূৰ আৰু দহোটা শিং থকা পহুৰ নিগুড়ত্ব মই তোমাক বুজাই ক'ম। তুমি যি পহুক দেখিলা, সি আছিল কিন্তু সম্প্ৰীতি নাই। সি অগাধ ঠাইৰ পৰা উঠি পাছত বিনাশৰ ঠাইলৈ যাবৰ বাবে উদ্যত হৈছে, আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যিসকলৰ নাম লিখা নাই, এনে পৃথিৱী নিবাসীসকলে যেতিয়া সেই উপহুক দেখিব, তেতিয়া যিটো আছিল সম্প্ৰীতি নাই কিন্তু উপস্থিত হ'বলগীয়া, সেইটোক দেখি তেওঁলোকে বিস্ময় মানিব। ইয়াত বুজি পাবৰ বাবে জ্ঞানী মনৰ প্ৰয়োজন। যিবোৰৰ ওপৰত সেই মহিলাগৰাকী বহি আছে, সেই হাতোটা মূৰ হৈছে হাতোটা পৰ্বত, আৰু সেইবোৰেই সাতজন ৰজাও। তেওঁলোকৰ পাঁচজন পতীত হ'ল, এজন বৰ্তমান আছে আৰু আনজন এতিয়াও অহা নাই, কিন্তু আহিলেও তেওঁ অলপ কালহে থাকিব। আৰু যি পহু আছিল কিন্তু সম্প্ৰীতি নাই, সি নিজে অষ্টম ৰজা আৰু সেই শ্ৰেণীৰে সাতজনৰ এজন, সি বিনাশৰ ঠাইলৈ যাব। আৰু তুমি দেখা সেই হাতোটা শিঙেই দহজন ৰজা, তেওঁলোকে এতিয়াও ৰাজ্য পোৱা নাই কিন্তু এক ঘণ্টাৰ কাৰণে সেই পশুৰে সৈতে সেই একেইজনো ৰজ অধিকাৰ পাব। তেওঁলোকে এক পৰামৰ্শ হৈ নিজৰ শক্তি আৰু অধিকাৰ সেই পশুক দিব। তেওঁলোকে মেৰ পোৱালীৰ সৈতে যুদ্ধ কৰিব কিন্তু মেৰ পোৱালীয়ে তেওঁলোকৰ ওপৰত জয় কৰিব, কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা, আৰু তেওঁৰ সৈতে থকা সকলো আমন্ত্ৰিত মনোনীত আৰু বিশ্বাসী। সেই দুজনে মোক আকৌ ক'লে, তুমি যি পানী দেখিলা, অৰ্থাৎ য'ত এই বেশ্যা বহি আছে, সেই পানীবোৰেই অনেক প্ৰজা, সাধাৰণ লোক, সকলো জাতি আৰু ভাষাৰ লোকসকল। তুমি দেখা সেই দহোটা শিং আৰু পহুৱে সেই বেশ্যাক ঘৃণা কৰিব, তাইক অনাথ আৰু উলংগ কৰি তাইৰ মঙহ খাব আৰু তাইক সম্পূৰ্ণৰূপে জুইত পুৰি পেলাব, কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নোহোৱালৈ তেওঁৰ মনস্তপুৰ কৰিবলৈ আৰু এক মনৰ হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পহুক দিবৰ বাবে ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে। তুমি যি মহিলাক দেখিলা, তাই পৃথিৱীৰ ৰজাসকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহানগৰ,